হিতুপদেশ 15 অধ্যায়। মৃদু উত্তরে ক্রুদ্ধ ক্ষান্ত করে, কিন্তু কঠোর কথাই খং তোলে। জ্ঞানী লোকর জিবাই জ্ঞানের প্রশংসা করে, কিন্তু অজ্ঞানীর মুখে অজ্ঞানতার কথা কয়। জিহুয়ার দৃষ্টি সকল ঠাইতে থাকে, ভাল আর বেয়ার উপর দৃষ্টি থাকে। সুস্থ জিভা জীবন বৃক্ষস্বরূপ, কিন্তু প্রতারণাপূর্ণ জিভাই আত্মাক গুড়ি করে। অজ্ঞানী লোকে নিজের পিতৃ নিয়মানুবর্তিতা অবজ্ঞা করে, কিন্তু যিজনে শুধরণীর শিক্ষা লয় দূরদর্শী। যিসকলে সত্যতাত চলে তেওঁলোকৰ ভঁৰাল বৃহৎ হয়, কিন্তু দুষ্টসকলৰ উপার্জনে তেওঁলোকক সমস্যাত পেলায়। জ্ঞানী লোকৰ উঠে জ্ঞানৰ বিষয়ে কয়, কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে। দুষ্টসকলৰ বলিদান জিহুৱাই ঘিণ কৰে, কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়। দুষ্ট লোকৰ পথ জিহুৱাই ঘিণ কৰে, কিন্তু সত্যতাক অনুসৰণ কৰাজনক তেওঁ প্ৰেম কৰে। যিজনে সৎপথ ত্যাগ কৰে তেওঁলৈ কঠিন শাস্তি থাকে, আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ'ব। চিউল আৰু বিনাশ জিহুৱাৰ দৃষ্টিত লুকাই থকা নাই, তেনেহলে কিমান অধিক পৰিমাণে মনুষ্য সন্তানসকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে। নিন্দক লোকে অনুযোগত বিৰক্তি পায়, তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়। আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে, কিন্তু মানসিক যন্ত্ৰণাই আত্মা ভাঙি দিয়ে। সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে, কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্ৰহণ কৰে। নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক, কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী। বিভ্ৰান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ জিহুৱালৈ ভয় কৰি ৰখা অলপেই ভাল। হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ প্ৰেমেৰে সৈতে শাক পাচলি ভোজন কৰাই ভাল। কুদ্ধি লোকে বিতৰ্কৰ সৃষ্টি কৰে, কিন্তু কুদ্ধ ধীৰ লোকে বিবাদ ক্ৰান্ত কৰে। এলেহুৱাৰ পথ কাঁইটৰ বেৰাস্বৰূপ, কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথস্বৰূপ। জ্ঞানবান পুত্ৰই পিতৃক আনন্দিত কৰে, কিন্তু অজ্ঞান লোকে নিজ মাতৃক অৱজ্ঞা কৰে। জ্ঞানশূন্যজনক অজ্ঞানজনে আনন্দ দিয়ে, কিন্তু যিজন বিবেচক তেওঁ সৰল পথত চলে। পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়, কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়। মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়, আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল। দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ ঊৰ্ধগামী হয়, যাতে তলত থকা চিউলৰ পৰা তেওঁ আঁতৰিব পাৰে। জিহুৱাই অহংকাৰী লোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে। জিহুৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে, কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল। ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে, কিন্তু ভেটি ঘিণ কৰাজন কুশলে থাকে। সত্যতা চলাজনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে, কিন্তু দুষ্ট লোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়। জিহুৱা দুষ্ট লোকৰ পৰা দূৰত থাকে, কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে। চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে, আৰু শুভবাৰ্তাই হৰিক স্বাস্থ্যৱান কৰে। যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে, আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা। যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে তেওঁ নিজকে হেয়জ্ঞান কৰে, কিন্তু যিজনে অনুযোগ শুনে তেওঁ সুবিবেচনা লাভ কৰে। জিহুৱালৈ ৰখা ভয়েই প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।